নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। ৰাজ্য চৰকাৰ অসমৰ সামগ্ৰিক বিকাশ আৰু জনতাৰ জীৱনৰ মান উন্নীতকৰণৰ লক্ষ্যৰে আৰম্ভ কৰা বিকাশৰ 12 দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ, শিৱসাগৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাত বিভিন্ন আঁচনিৰ বঁটা, সাহায্য তথা প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021ৰ অধীনত কামৰূপ মহানগৰৰ 612গৰাকী, শিৱসাগৰত 2845, শোণিতপুৰত 3140 আৰু পশ্চিম কাৰ্বি আংলঙত 35গৰাকী তৃতীয় বৰ্গৰ ঋণীলৈ দ্বিতীয় পৰ্যায়ৰ নো ডিফিউজ চাৰ্টিফিকেট বিতৰণ কৰা হ'ব। একেদৰে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংশোধন উদ্যোগৰ আনুষ্ঠানিকৰণৰ আঁচনিৰ অধীনত কামৰূপ মহানগৰ জিলাৰ 68গৰাকী, শিৱসাগৰত 86গৰাকী, শোণিতপুৰত 173 আৰু পশ্চিম কাৰ্বি আংলং জিলাত 42গৰাকী ব্যক্তিলৈ মূলধনী বিনিয়োগৰ ওপৰত ৰাজ সাহায্য আগবঢ়োৱা হ'ব। ইয়াৰ লগতে শিৱসাগৰত 186টা, শোণিতপুৰত 3টা, পশ্চিম কাৰ্বি আংলং জিলাত 5টা দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়াললৈ আজি আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। কামৰূপ মহানগৰ জিলাৰ অনুষ্ঠানটিত কৃষিমন্ত্ৰী অতুল বৰা, শোণিতপুৰত জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহাল আৰু শিৱসাগৰত পৰিবহণ মন্ত্ৰী যোগেন মোহন মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে পশ্চিম কাৰ্বি আংলং জিলাত প্ৰজ্ঞান ভাৰতী আঁচনিৰ ডঃ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত 201গৰাকী শিক্ষাৰ্থীক স্কুটাৰ, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত 3068গৰাকী শিক্ষাৰ্থীক চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে 111গৰাকী শিক্ষাৰ্থীক নগদ পুৰস্কাৰ প্ৰদান কৰা হ'ব। এই কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মুখ্য অতিথিৰূপে উপস্থিত থাকিব। কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সুশাসন সপ্তাহৰ সৈতে সংগতি ৰাখি তিনিচুকীয়া জিলাত আজিৰে পৰা 24 ডিচেম্বৰলৈ প্ৰশাসনৰ গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ হ'ব। প্ৰশাসন যন্ত্ৰক স্বচ্ছ আৰু নিকা কৰাৰ লগতে গ্ৰামাঞ্চলৰ জনতাৰ কাষলৈ লৈ যোৱাটোৱে এই সপ্তাহৰ অন্যতম প্ৰধান লক্ষ্য। এই কাৰ্যসূচীৰ সময়ছোৱাত ৰাইজৰ সকলো ধৰণৰ অভিযোগ নিষ্পত্তি কৰাৰ বাবে প্ৰশাসনে চেষ্টা চলাব। প্ৰতিটো উন্নয়ন বিভাগৰ প্ৰতিনিধিয়ে শিবিৰত উপস্থিত থাকি ৰাইজৰ আবেদন গ্ৰহণ কৰাৰ লগতে সমস্যাসমূহ সমাধানৰ চেষ্টা চলাব। এই শিবিৰ জিলাখনৰ 4টা ৰাজহচক্ৰ, ডুমডুমা, মাৰ্ঘেৰিটা, শদিয়া আৰু তিনিচুকীয়া ৰাজহচক্ৰৰ উপৰি 7টা উন্নয়ন খণ্ডত অনুষ্ঠিত কৰা হ'ব। দেশৰ 5 বছৰৰ তলৰ শিশুক নিমুনিয়া ৰোগৰ পৰা প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে যোৱা 12 নৱেম্বৰৰ পৰা অহা 28 ফেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত ছাছ অভিযান আৰম্ভ কৰা হৈছে। শিশুৰ দেহত নিমুনিয়া ৰোগৰ লক্ষণসমূহ প্ৰত্যক্ষ কৰিলে শিশুটিক নিকটতম স্বাস্থ্যসেৱা কেন্দ্ৰলৈ লৈ যাবলৈ স্বাস্থ্য বিভাগে আহ্বান জনাইছে। এই ৰোগৰ প্ৰতিষেধক চৰকাৰী স্বাস্থ্যকেন্দ্ৰসমূহত উপলব্ধ হৈছে। এখন দেশ এটা নিৰ্বাচন বিধেয়কক লৈ চৰকাৰে কালি 31জন সংসদৰে যুটীয়া সংসদীয় সমিতি গঠন কৰাৰ কথা ঘোষণা কৰে। প্ৰস্তাৱিত সমিতিখনত লোকসভাৰ 21জন আৰু ৰাজ্যসভাৰ 10জন সদস্য থাকিব। সমিতিৰ সদস্যসকলৰ ভিতৰত বিজেপি নেতা পি পি চৌধুৰী, অনুৰাগ সিং ঠাকুৰ আৰু পুৰুষোত্তম ভাইৰুপালা, কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী আৰু মনীষ তিৱাৰী, তৃণমূল কংগ্ৰেছৰ কল্যাণ বেনাৰ্জী, এন চি পিৰ শৰদ পাৱাৰ গোটৰ সুপ্ৰিয়া চোলে অন্যতম। বিধেয়ককেইখন সংবিধান বিধেয়ক 2024, কেন্দ্ৰীয় শাসিত প্ৰদেশ আইন বিধেয়ক 2024 হিচাপে নামাকৰণ কৰা হৈছে। ৰাজ্যত প্ৰথমবাৰৰ বাবে কালি ব্ৰহ্মপুত্ৰৰ পোৱা শিশুৰ শৰীৰত ক্ষুদ্ৰাকৃতিৰ ইলেক্ট্ৰনিক চিপ সংযুক্ত কৰি ইয়াৰ গতিবিধি নিৰীক্ষণৰ প্ৰক্ৰিয়া শুভাৰম্ভ কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সহযোগত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে ৰাজ্যৰ বন বিভাগ আৰু আৰণ্যকৰ সহযোগত এই প্ৰক্ৰিয়া আৰম্ভ কৰে। গুলচী নদীত শিশুৰ গাত প্ৰথমবাৰৰ বাবে এই চিপ সংযোগ কৰা হৈছে। শিশুক আমাৰ দেশৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণীৰূপে স্বীকৃতি দিয়া হৈছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত অনুষ্ঠিত 3খনীয়া টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ অন্তিমখন খেল আজি নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।